এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। উজনি অসমৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নিৰ্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিপিলাৰ খতৰা সত্ৰ চৌহদত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সৰ্বাংগীন কল্যাণৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় কৰাবলৈ জনসাধাৰণক আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। এই সভাত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্তই আজি বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ লাঠিঘাট ৰাণীবাৰী গাঁৱত লক্ষীৰ বাজাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত সাংসদ মিছন ৰঞ্জন দাসেও অংশগ্ৰহণ কৰে। মন্ত্ৰী মহন্তই আজি জিলাখনৰ নীলাম বজাৰ আৰু কাছাৰ জিলাৰ শ্ৰীকোণাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰাই আজি বোকাখাটৰ গৰিয়াজান বাগিচা, ৰঙামাটি চেউনি কমাৰগাৰীকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে বিৰোধী দল কংগ্ৰেছেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি জহিন চাহবাগিচাত জনসাধাৰণক সম্বোধি প্ৰচাৰ সভাত ভাষণ দিয়ে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি শিৱসাগৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাই আজি গহপুৰ বিধানসভা সমষ্টিৰ ৰজাবাৰী ৰংগমঞ্চত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহান আৰু অসম কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ উপৰিও বিশ্বনাথ জিলাৰ দলীয় নেতৃবৰ্গ উপস্থিত থাকে। দুটা পৰ্যায়ত অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা পৰিষদে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন কাম কাজ শৃংখলাবদ্ধভাৱে সম্পাদন কৰিবলৈ গঠন কৰা বিভিন্ন কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ পৰা নিৰ্বাচনী কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰৰ সা সুবিধা, খোৱাপানীৰ ব্যৱস্থা, বিদ্যুৎ সংযোগ তথা অনাময় ব্যৱস্থাৰ বুজ লয়। ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীৰ অধ্যক্ষতাত আজি নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলা পৰিষদৰ জিলা প্ৰশাসনৰ বিষয়াবীয়া, নিৰ্বাচনী পৰ্যবেক্ষক তথা জিলাসমূহৰ জোনেল আৰু ছেক্টৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ধেমাজি জিলাত 2 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিভাগৰ নিৰ্দেশমৰ্মে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লগতে দায়িত্বপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশিক্ষণো সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ নিৰ্দেশনা অনুসৰি দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ে 2025-26 শৈক্ষিক বৰ্ষত বিটেক MBAকে ধৰি 8টা নতুন পাঠ্যক্ৰম মুকলি কৰিছে। এই দ্বৈত স্নাতক স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এনে পাঠ্যক্ৰম য'ত বিটেক আৰু MBAক এটা সংহত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনে এইবছৰ আৰম্ভ কৰা অন্যান্য নতুন পাঠ্যক্ৰমসমূহৰ ভিতৰত ভাষিক আৰু ভাষা প্ৰযুক্তিৰ স্নাতক, সমাজতত্বৰ স্নাতক, সৌৰশক্তি ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ আদি পাঠ্যক্ৰম অন্যতম। তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে 2025-26 শৈক্ষিক বৰ্ষৰ বাবে নামভৰ্তি পৰ্টেল মুকলি কৰিছে। শিক্ষাৰ্থীসকলক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা GATB, CUET, UG and PG, GMains, CEEDকে ধৰি আন আন প্ৰৱেশ পৰীক্ষাসমূহৰ জৰিয়তে নামভৰ্তি কৰোৱা হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা TUEE জুনৰ 2nd সপ্তাহত অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ সম্প্ৰতি 84টা শৈক্ষিক পাঠ্যক্ৰম আছে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অহা 10 মে'ৰ ভিতৰত www.tezu.rnet.in/academic-admission-2025 যোগে অনলাইন আবেদন কৰিব পাৰিব। লখিমপুৰ জিলাৰ জিলা দণ্ডাধীশে পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি 4:30 বজাৰ পৰা 2 মে'ৰ বিয়লি 4:30 বজা পৰ্যন্ত সুৰা নিষিদ্ধ কৰিছে। এই ঘোষণা ভোটগণনাৰ দিন অৰ্থাৎ 11 মে' আৰু পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হলে পূৰ্বে নিৰ্ধাৰিত 4 মে'টো কাৰ্যকৰী হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। এই দিনকেইটা জিলাখনৰ সুৰাজাতীয় সামগ্ৰীৰ মজুতকৰণ বা ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে আজি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰাৰ উপৰিও নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বুজ লয়। আমাৰ এটিৰ বাতৰি ইমানতে অন্ত পৰিল।